والذين اتخذوا مسجدا ضرارا وكفرا وتفريقا بين المؤمنين وإرصادا لمن حارب الله ورسوله من قبل وليحلفن إن أردنا إلا الحسنى والله يشهد إنهم لكاذبون
আৰু কিছুমান আছে যিসকলে ক্ষতি সাধন কৰাৰ উদ্দেশ্যে কুফুৰি কৰাৰ উদ্দেশ্যে আৰু মুমিনসকলৰ মাজত বিভেদ সৃষ্টি কৰাৰ উদ্দেশ্যে লগতে ইতিপূৰ্বে আল্লাহ আৰু তেওঁৰ ৰাসূলৰ বিৰুদ্ধে যিসকলে যুদ্ধ কৰিছিল সিহঁতৰ গোপন ঘাটি হিচাপে ব্যৱহাৰৰ উদ্দেশ্যে এখন নতুন মছজিদ নিৰ্মাণ কৰিছে সিহঁতে নিশ্চয় শপত খাই ক'ব আমি কেৱল কল্যাণহে কামনা কৰিছিলোঁ আৰু আল্লাহে সাক্ষ্য দিয়ে যে নিঃসন্দেহে সিহঁত মিছলীয়া